এই যে ৰাতি কেইটা বাজিছে, চোৰৰ বাচ্চা কেইটা বাজিছে এতিয়া? কেইটা বাজিছে এতিয়া, কেইটা বাজিছে? কি গগৈ? এই নাম নাজানিলে নহব নহয়, তই তাৰ নামটো নাম যা সোধ, ঘূৰি যাই ঘূৰি যাই যা সোধ। তই যোৱা নাই তাতে, তই তাতে যোৱা নাই। সি মোক মেছেজ, টেক্সট মেছেজ পঠাব নহয়, সি পঠাই দিব, পঠাই লগে লগে টেক্সট মেছেজ মই পাই যাম। মই পোৱা নাই টেক্সট মেছেজ, নাই পোৱা, মই নাই পোৱা, এইটো মইতো নাজানো কিয় পোৱা নাই, কাৰণ তই যোৱা নাই। তই গ'লে মই টেক্সট মেছেজ পাম। নাই, মই পোৱা নাই টেক্সট মেছেজ। টেক্সট মেছেজ মই কিয় পোৱা নাই মই নাজানো সেইটো, কাৰণ থানা মই চাই আছো, মই দেখি আছো, মই টেক্সট মেছেজ অহা নাই ইয়াতে। নাই, মই আকৌ চাইছো, নাই অহা। মোৰ হেৰিত আছে টেক্সট মেছেজ, মই হেৰিত নাৰাখো না, মই কম্পিউটাৰত আহে টেক্সট মেছেজ, মোৰ কম্পিউটাৰত আহে চব চব টেল মাইনাছ ওৱান এটা মোৰ এটা এটা হেৰি আছে এষ্টেৰিক্স ভাৰ লগ এষ্টেৰিক্স এছ এম এছ ডট টি এক্স চি, তাতে চব আহে। এতিয়া লাষ্ট মেছেজটো আহিছে, ইয়ৰ ৰিফাণ্ড অফ 5249 বাই মেকফ'ছ হেজ ছাকচেছফুলি ক্ৰেডিটেড টু ইয়ৰ একাউণ্ট, সেইটো আহিছে। তাৰপিছত একো মেছেজ অহা নাই ত। এতিয়া চা, মই ডট কম শ্লেছ গেষ্ট অডিঅ', যা চাগে যা, হ'লনে? আৰু মই ফোনটো মই আহো দিওঁ এতিয়া। অঁ, যে কি বাল কৰিব পাৰিব সি, কি কৰিব পাৰিব সি, গভৰ্ণ বেণ্ড মানে গভাৰ্ণ মাইণ্ড, মন কণ্ট্ৰল কৰা গভাৰ্ণ মাইণ্ড, সি লাউৰা কি কৰিব পাৰিব। কছাৰি কেলা, তাৰ মস্তিজালো ঠিক নহয় কেলা, তাৰ দাড়ি কিজালো তেৰিকা কেলা, এনেকুৱা উঠোল বৰা এটা। সি যে এয়াৰ কণ্ডিশ্যন ৰুমত আছে, তাৰ ইমান ফূৰ্তিয়ে লাগিছে, এয়াৰ কণ্ডিশ্যন ৰুমত থাকিব পাইছে, মই ভাল কেলা উঠোনে, যা থ, হ'ল হ'ল, মই এতিয়া হামু দিওঁ, মই হামু দিওঁ। এতিয়া মোক এতিয়া চাৰে বাৰটা বাজিল, মোৰ মা এপিনে শুই আছে, এইপিনে মই যদি কথা পাতি থাকো মাৰ খং উঠিব। মই মাৰ, মোৰ নিজৰ ঘৰ ঘৰ বাৰী নাই নহয়, মই মাৰ পেটৰ ঘৰতে, মোৰ নিজৰ ঘৰ বাৰী চব গ'ল, মোৰ চব লৈ বগাই নিলে, বগাই নিলে, এতিয়া গৰিয়া মৰিয়া পিতলৰ তো, শুন শুন শুন, মোৰ গাঁৱতে থওঁ, গৰিয়াই কাছ খাই কত কত, যা যা থ, হ'ল।